আকাশবাণী গুৱাহাটী সন্ধিয়া আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল দেশৰ সাতখন ৰাজ্যৰ তেৰটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল ঘোষণা, কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ চাৰিখনকৈ আসনত জয়লাভৰ বিপৰীতে বিজেপিৰ দুখনকৈ আসনত জয়লাভ, আম আদমী পাৰ্টী আৰু ডি এম কেৰ এখনকৈ আসনত বিজয় সাব্যস্ত, কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অসমৰ আন্তঃগাঁথনি উন্নয়ন বিষয়ত আলোচনা, মুখ্যমন্ত্ৰী নগাঁও জিলাৰ ৰহাত নিৰ্মীয়মান জোনাল বলহু পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন, 2026 চনৰ পেৰা এছিয়ান গেমছ আৰু 2028 চনৰ পেৰা অলিম্পিকলৈ প্ৰস্তুতিৰ কাৰণে অসম পেৰা অলিম্পিক সংস্থাৰ বিশেষ অনুশীলন কাৰ্যসূচীৰ আয়োজন আৰু আজি হাৰাৰেত অনুষ্ঠিত চতুৰ্থখন টি টুৱেণ্টি খেলত জিম্বাবৱে ভাৰতক জয়ৰ বাবে 153 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। দেশৰ সাতখন ৰাজ্যৰ তেৰটা বিধানসভা সমষ্টিৰ বাবে 10 জুলাইত অনুষ্ঠিত উপ নিৰ্বাচনত কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে চাৰিখনকৈ আসনত জয়লাভ কৰাৰ বিপৰীতে বিজেপিৰ দুখন আৰু আম আদমী পাৰ্টী তথা ডি এম কে এখনকৈ আসন লাভ কৰিবলৈ সমৰ্থ হৈছে। ইফালে বিহাৰত নিৰ্দলীয় প্ৰাৰ্থী শংকৰ সিঙে নিকটতম প্ৰতিদ্বন্দ্বী তথা জে ডি ইউৰ প্ৰাৰ্থী কালাধৰ প্ৰসাদ মণ্ডলক 8,244 ভোটৰ ব্যৱধানত পৰাজিত কৰি ৰূপৌলী বিধানসভা সমষ্টিত জয়লাভ কৰিছে। পঞ্জাৱত শাসকীয় আম আদমী পাৰ্টীয়ে জলন্ধৰ পশ্চিম সংৰক্ষিত বিধানসভা আসনত জয়লাভ কৰাৰ বিপৰীতে হিমাচল প্ৰদেশত শাসকীয় কংগ্ৰেছ দলে ডেৰা আৰু নাগাগড় বিধানসভা আসনত জয়লাভ কৰিছে। ইফালে বিজেপি হিমাচল প্ৰদেশৰ হামিপুৰ বিধানসভা সমষ্টিত বিজয় সাব্যস্ত কৰিছে। পশ্চিমবংগত শাসকীয় দল তৃণমূল কংগ্ৰেছে ৰাণাঘাট দক্ষিণ, মানিকতলা আৰু বাগদা আসনত জয়লাভ কৰে। উত্তৰাখণ্ডৰ বদ্ৰীনাথ আৰু মংগলোৰ বিধানসভা আসনত কংগ্ৰেছে বিজয় সাব্যস্ত কৰিবলৈ সমৰ্থ হৈছে। আনহাতে বিজেপি প্ৰাৰ্থী কমলেশ প্ৰতাপ শ্বাহে মধ্যপ্ৰদেশৰ অমৰৱাৰা আসনত জয়লাভ কৰিছে। দুদিনীয়া ভ্ৰমণসূচীৰে অসম আৰু মেঘালয়লৈ অহা ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি গুৱাহাটীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাত মিলিত হয়। 4G তথা 5G আৰু উচ্চ গতিসম্পন্ন ইণ্টাৰনেট সেৱা বৃদ্ধিৰে অসমত ডিজিটেল আন্তঃগাঁথনি উন্নত কৰা, টেলিকম আন্তঃগাঁথনি সেৱাৰ বাবে দক্ষ মানৱ সম্পদ বিকশিত কৰাৰ পথ প্ৰশস্ত কৰা, বান ক্ষতিগ্ৰস্ত এলেকাত নেটৱৰ্ক ক্ষিপ্ৰতাৰে পুনৰ সংযোগ কৰা নিশ্চিত কৰাৰ বাবে শেহতীয়া প্ৰযুক্তি গ্ৰহণকে ধৰি ভালেসংখ্যক গুৰুত্বপূৰ্ণ বিষয়ত মন্ত্ৰী দুগৰাকীয়ে আলোচনাত মিলিত হয়। উত্তৰ পূব পৰিষদৰ সৈতে উন্নত সমন্বয় আৰু ডনাৰৰ দ্বাৰা অনুমোদিত আঁচনিসমূহৰ দ্ৰুত ৰূপায়ণৰ বাবেও ডনাৰ মন্ত্ৰীগৰাকীয়ে আলোচনাত উল্লেখ কৰে। নগাঁও জিলাৰ ৰহাত প্ৰায় 50 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মীয়মান জোনাল বলহু পৰ্যটন ক্ষেত্ৰ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ অন্তত মুখ্যমন্ত্ৰীয়ে বিগত দুবছৰৰ আগতে আৰম্ভ কৰা পৰ্যটন ক্ষেত্ৰখনৰ প্ৰথম পৰ্যায়ৰ কাম অহা বছৰতে সমাপ্ত হ'ব বুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে। তিৱা জনগোষ্ঠীৰ বৰ্ণাঢ্য সংস্কৃতিত সমলসমূহ বিশ্ববাসীৰ সন্মুখত প্ৰদৰ্শন কৰাৰ বাবে এই প্ৰকল্পত আৰু কি কি উপাদান সংযোগ কৰিব পৰা যায় সেই বিষয়ে তেওঁ আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে ইয়াৰ স্বায়ত্তশাসিত পৰিষদৰ নেতৃবৰ্গৰ সৈতে সামগ্ৰিক বিষয়ে আলোচনা কৰে বুলিও জানিবলৈ দিয়ে। এই পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক ৰূপ শৰ্মা, জিতু গোস্বামী, শশীকান্ত দাস আৰু ৰমাকান্ত দেউৰী উপস্থিত থাকে। ৰাজ্যৰ শক্তি, জনজাতি বিশ্বাস আৰু সংস্কৃতি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লছাই আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সম্ভাব্য তালিকাত থকা চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে কেৱল আহোম ৰাজত্বকালৰ গৌৰৱময় ঐতিহ্য বহনকাৰী চৰাইদেউ মৈদামকে মনোনীত কৰিছে। এই উদ্দেশ্যে অহা 21 জুলাইৰ পৰা 31 জুলাই পৰ্যন্ত নতুন দিল্লীত হ'বলগীয়া ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ 44 সংখ্যক সন্মিলনত মনোনয়ন প্ৰেৰণ কৰা স্থানসমূহৰ বিষয়ে আলোচনা কৰা হ'ব। সন্মিলনৰ পূৰ্বে মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰি মন্ত্ৰী শ্ৰীগাৰ্লছাই সোণাৰী সমষ্টিৰ বিধায়ক আৰু অসম প্ৰত্নতত্ব বিভাগৰ সঞ্চালককে ধৰি বিভাগীয় বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত ভাইব্ৰেণ্ট ভিলেজ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণৰ পৰ্যালোচনাৰ বাবে এখন উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে বৈঠকত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় চৰকাৰে সীমান্ত অঞ্চলৰ গাঁওসমূহৰ সৰ্বাংগীন উন্নয়নৰ বাবে বদ্ধপৰিকৰ। তেওঁ লগতে স্থানীয় বাসিন্দাসকলক নিয়োগৰ সুবিধা প্ৰদান কৰাৰ উপৰি গাঁওসমূহৰ মাজত যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। এনে ব্যৱস্থা গ্ৰহণৰ ফলত সীমান্ত অঞ্চলৰ গাঁওসমূহৰ পৰা প্ৰব্ৰজন হ্ৰাস পাব বুলিও কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। তেওঁ কয় যে এই গাঁওসমূহত নিয়োজিত সেনাবাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ লোকসকলে জনসাধাৰণক স্থানীয় কৃষি সামগ্ৰী আৰু সমবায়ৰ জৰিয়তে হস্তশিল্পজাত সামগ্ৰীসমূহ ক্ৰয়ৰ ক্ষেত্ৰত উৎসাহিত কৰা উচিত। তদুপৰি এই বাহিনীসমূহৰ বাবে আগবঢ়োৱা স্বাস্থ্য সেৱাৰ সুবিধা সমীপৱৰ্তী গাঁওসমূহৰ জনসাধাৰণলৈ উপলব্ধ কৰা উচিত বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীশ্বাহে কয় যে এই গাঁওসমূহত নিয়োগ সৃষ্টিৰ বাবে কেন্দ্ৰীয় চৰকাৰে 600 আৰু অধিক প্ৰকল্পত অনুমোদন জনাইছে। ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীৰ অধীনত 136খন সীমান্তৱৰ্তী গাঁৱত 113টা সকলো বতৰৰ উপযোগী পথ প্ৰকল্প ৰূপায়ণৰ দ্বাৰা যাতায়াতৰ ক্ষেত্ৰত উন্নত কৰাৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰকল্পসমূহ ৰূপায়ণত 3,420 কোটি টকা ব্যয় কৰা হ'ব। উল্লেখযোগ্য যে যোৱা বছৰৰ 15 ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশ হিমাচল প্ৰদেশ ছিক্কিম উত্তৰাখণ্ড আৰু দেশৰ উত্তৰ সীমান্তৰ 19খন জিলাৰ 44টা উন্নয়ন খণ্ডত কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰে এই আঁচনি আৰম্ভ কৰিছিল।
लेकिन अब ऐसा नहीं,
FIR करना आसान नहीं,
आसान बन गया। अब पता नहीं जांच में कुछ हो भी रहा है या नहीं, अब पूरी जानकारी मिलेगी।
क्या मोबाइल में जो फोटो है उसे सबूत मानेंगे वो?
माना जाएगा दोस्त।
छोड़ो कल की बात पुरानी, नए कानून लिखेंगे नए भारत की कहानी। ये नहीं आजादी, ये नहीं आजादी,
ये सुधारवादी है, नहीं है ये दंड प्रधान। टेक्नोलॉजी का अधिक उपयोग, मिलेगा तेज न्याय। पीड़ित को ये देते हैं कई नए अधिकार। अपराधों के लिए हैं इसमें कड़े प्रावधान। न्याय केंद्रित कानून लिखेंगे अब नए भारत की कहानी।
नए आपराधिक कानून 1 जुलाई 2024 से लागू। आजाद भारत, अपने कानून।
অসমৰ জীৱবিজ্ঞানী বৃন্দা কাশ্যপে 2024 বৰ্ষৰ কাৰণে ইউনেস্কোৰ মেৰিনাম বায়'ডাইভাৰ্চিটি এণ্ড চাইণ্টিষ্ট বঁটা লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সমৰ্থ হৈছে। দেশৰ ভিতৰত একমাত্ৰ যুৱবিজ্ঞানী হিচাপে এই সন্মান লাভ কৰিবলৈ সমৰ্থ হোৱা শ্ৰীকাশ্যপক অভিনন্দন জ্ঞাপন কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে যুৱ বিজ্ঞানীগৰাকীৰ সফল ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখযোগ্য যে 1999 চনত প্ৰৱৰ্তন কৰা ইউনেস্কোৰ এই বঁটাত সৰ্ববিচিত্ৰ প্ৰাকৃতিক সম্পদ আৰু পৰিৱেশতন্ত্ৰৰ বিষয়ত গৱেষণা কৰি থকা যুৱ বিজ্ঞানীসকলক উৎসাহিত কৰাৰ বাবে $5,000 গৱেষণা সাহায্য আগবঢ়োৱা হয়। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ চুক্তিভিত্তিক সম্পাদনা সহায়ক আৰু বাতৰি পৰিৱেশক তথা অনুবাদক পদত নিযুক্তিৰ বাবে কাইলৈ গুৱাহাটীৰ কটন কলেজত চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। মুঠ 1 নম্বৰ এই পৰীক্ষা দিনৰ 11 বজাৰ পৰা 1 বজালৈকে অনুষ্ঠিত হ'ব। পৰীক্ষাৰ্থীসকলক দিনৰ 12 বজাত যাৱতীয় তথ্যপাতিৰ লগতে ফটো পৰিচয় পত্ৰসহ পৰীক্ষাস্থলীত উপস্থিত হ'বলৈ কোৱা হৈছে। নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পৰ্কীয় অভিযান অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে জিলাই জিলাই বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সম্পৰ্কীয় অভিযানৰ অধীনত অভিলেখী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলত প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ হাৰ, চৰকাৰে 2015 চনতে কৃষকৰ বাবে আৰম্ভ কৰা ছয়েল হেল্থ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্ত কৰাৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মনিৰ্ভৰশীল গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ, বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথিৰ বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। 3 মাহজোৰা সম্পূৰ্ণতা অভিযানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা খণ্ড বিষয়াসকলে গ্ৰামসভা, নাটক, পুষ্টিকৰ আহাৰ মেলা, স্বাস্থ্য শিবিৰ, প্ৰদৰ্শনী, সজাগতা সভা আৰু সমদল আদি কাৰ্যসূচী গ্ৰহণ কৰিছে। শ্ৰোতাসকলে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰিখনক পুনৰ গগৈৰ পৰা।
বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন জিলাত বাঢ়লী পানী ক্ৰমাৎ শুকাবলৈ লৈছে যদিও এতিয়াও ৰাজ্যৰ 24খন জিলাৰ প্ৰায় 14 লাখ লোক বানৰ কবলত আছে। ব্ৰহ্মপুত্ৰ বৰাককে ধৰি প্ৰধান প্ৰধান নদীসমূহৰ জলস্তৰ এতিয়াও বিপদ সীমাৰ ওপৰত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি এতিয়াও 75টা ৰাজহচক্ৰৰ 2406খন গাঁৱৰ বিস্তীৰ্ণ অঞ্চল বানত বুৰ গৈ আছে। এই বানত 39,000 হেক্টৰতকৈও অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। শেহতীয়া বানত 90 জন লোকে প্ৰাণ হেৰুওৱাৰ তথ্য পোৱা গৈছে। ৰাজ্য চৰকাৰে স্থাপন কৰা 299টা আশ্ৰয় শিবিৰত 41,000তকৈও অধিক লোকে আশ্ৰয় লৈ আছে। ইফালে বানত হোৱা ক্ষয়ক্ষতিৰ সঠিক মূল্যায়ন হোৱাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে অসমলৈ আৰ্থিক অনুদান প্ৰেৰণ কৰিব বুলি ইতিমধ্যে প্ৰকাশ কৰিছে। বিভিন্ন জিলাত প্ৰশাসনে বানৰ ক্ষয়ক্ষতি সন্দৰ্ভত পৰ্যালোচনা অব্যাহত ৰাখিছে। আজি ৰাজ্য চৰকাৰৰ প্ৰধান সচিব তথা লখিমপুৰ জিলাৰ অভিভাৱক সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে জিলাখনৰ আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত জিলাখনৰ আটাইকেইটা ৰাজহচক্ৰৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া আৰু বিভিন্ন বিভাগৰ মুৰববীসকল উপস্থিত থাকে। বৈঠকত জিলাখনৰ আয়ুক্তই বানত হোৱা ক্ষয়ক্ষতিৰ ক্ষতিয়ান অভিভাৱক সচিবগৰাকীক দাঙি ধৰে। ইপিনে নগাঁও জিলাৰ কলিয়াবৰৰ বান পৰিস্থিতি এতিয়াও স্বাভাৱিক হোৱা নাই। যোৱা 2 জুলাইত হাতীমৰাৰ স্লুইচ গেট ভাঙি কলবাৰে সোমাই অহা ব্ৰহ্মপুত্ৰৰ পানীয়ে কলিয়াবৰৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছিল। এই পৰ্যন্ত কলিয়াবৰৰ 98খন গাঁৱৰ 53,000ৰো অধিক লোক আৰু প্ৰায় 30,000 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। অঞ্চলটোত ৰবি শস্যৰ লগতে শালি ধানৰ খেতি নষ্ট হোৱাত কৃষকৰ সমস্যাৰ সৃষ্টি হৈছে। আনহাতে গোলাঘাট জিলাৰ বংকুৱালত বানে চিমিঙৰ মথাউৰি নিৰ্মাণৰ কাম পূৰ্ণগতিত অব্যাহত আছে। শিক্ষামন্ত্ৰী ডঃ ৰমেশ বৰুৱাই আজি গোলাঘাট জিলা প্ৰশাসনৰ বিষয়াবৰ্গৰ সৈতে বংকুৱাল গাঁৱত উপস্থিত হৈ চিঙা মথাউৰি পৰিদৰ্শন কৰাৰ লগতে ৰাইজৰ অভাৱ অভিযোগৰ বুজ লয়। মথাউৰিটো চিকাৰ ফলত উত্তৰ মহুৰা আৰু দিছৈ গাঁও পঞ্চায়তৰ কমেও 20খন গাঁও প্লাৱিত হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে জলসম্পদ বিভাগে মথাউৰিটোৰ পুনৰ নিৰ্মাণৰ কাম দ্ৰুতগতিত অব্যাহত ৰাখিছে। ইপিনে বান ক্ষতিগ্ৰস্ত বিভিন্ন অঞ্চলত জলজীৱন অভিযান অসমৰ আঁচনিসমূহ কাৰ্যক্ষম হৈ থকাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণে বিশুদ্ধ পানী লাভ কৰিবলৈ সমৰ্থ হৈছে। জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত বল্লভ বৰুৱাই এই বিষয়ে প্ৰকাশ কৰি কয় যে দুৰ্যোগৰ সময়তো অভিযানৰ কৰ্মচাৰীসকলে জনসাধাৰণক খোৱাপানী যোগানৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। এতিয়ালৈ ৰাজ্যখনৰ 7000খন গাঁৱৰ 57 লাখৰো অধিক গাঁৱৰ পৰিয়ালে এই অভিযানৰ অধীনত ঘৰতে নলযোগে খোৱাপানী লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। কামৰূপ মহানগৰ জিলা আয়ুক্তৰ অধ্যক্ষতাত আজি জিলা পথ সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনৰ পথ সুৰক্ষাৰ সন্দৰ্ভত গ্ৰহণ কৰা কাৰ্য পন্থাসমূহ পৰ্যালোচনা কৰা হয়। জিলাখনত বিগত 3 মাহত পূৰ্বতকৈ পথ দুৰ্ঘটনা হ্ৰাস পোৱা বুলি উল্লেখ কৰি জিলা আয়ুক্তগৰাকীয়ে পৰৱৰ্তী সময়ত মহানগৰীৰ ৰাজপথ দুৰ্ঘটনামুক্ত আৰু সুৰক্ষিত কৰি তোলাৰ বাবে বিভাগসমূহক দায়বদ্ধতাৰে সেৱা আগবঢ়াবলৈ আহান জনায়। তদুপৰি দুৰ্ঘটনাৰ সম্ভাৱনা থকা এলেকাৰ ডিভাইডাৰসমূহত উচ্চ ক্ষমতাসম্পন্ন ষ্ট্ৰীট লাইট স্থাপন, পথচাৰীৰ বাবে ক্ৰছিঙৰ ব্যৱস্থা কৰা, বিভিন্ন স্থানত অবৈধভাৱে গঢ় লৈ উঠা দোকান বজাৰ আদি উচ্ছেদ কৰাৰ বাবেও সিদ্ধান্ত লোৱা হয়। বৈঠকত সজাগতা সৃষ্টিৰ লগতে গুৱাহাটীৰ বিভিন্ন এলেকাৰ ঘাইপথত দুৰ্ঘটনাৰ আশংকা থকা স্থানসমূহ প্ৰদৰ্শন কৰা হয়। ৰাজ্যৰ শ্ৰমিক কল্যাণ মন্ত্ৰী কিষাণে আজি তিনিচুকীয়া পৌৰসভাৰ অন্তৰ্গত পুনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা 20টাৰো অধিক পথৰ শুভ উদ্বোধন কৰে। উল্লেখযোগ্য যে আজি উদ্বোধন কৰা পথকেইটাৰ নিৰ্মাণৰ বাবে 2023 বৰ্ষত আধাৰশিলা স্থাপন কৰা হৈছিল। ইয়াৰ লগতে অসম চৰকাৰ আৰু তিনিচুকীয়া পৌৰসভাৰ যৌথ উদ্যোগত নিৰ্মাণ ভালেসংখ্যক বাটপথ আৰু নলা নৰ্দমা নিৰ্মাণ কাৰ্যৰো মন্ত্ৰীগৰাকীয়ে পৰ্যবেক্ষণ কৰে। বিগত সময়ত তিনিচুকীয়া চহৰৰ আন্তঃগাঁথনিমূলক বিকাশ সুনিশ্চিত কৰিবলৈ তিনিচুকীয়া পৌৰসভাৰ দ্বাৰা ভালেমান উন্নয়ন প্ৰকল্প হাতত লোৱা হৈছে। অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ অধীনস্থ ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষ বৈজনাথ বাজপেয়ীয়ে আজি ধুবুৰী চহৰৰ কেইবাটাও হৰিজন কলনীলৈ গৈ সম্প্ৰদায়টোৰ লোকসকলৰ দৈনন্দিন জীৱন যাপনৰ মানৰ বুজ লয়। তেওঁ কয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই হৰিজন সম্প্ৰদায়ৰ লোকসকলৰ আৰ্থ সামাজিক উন্নয়নৰ কাৰণে বিশেষ কাৰ্যপন্থা হাতত লৈছে। ইয়াৰ অধীনত সম্প্ৰদায়টোৰ ধুবুৰীৰ বাসিন্দাসকলৰ উন্নয়নৰ বাবেও প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত সম্পূৰ্ণতা অভিযান আৰু পৰিপুষ্টি সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ মুৰববী অধ্যাপক ডাঃ মৌচুমী কৃষ্ণাত্ৰেয় সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটোৰ আধ্যক্ষ অনুৰণা গোস্বামীয়ে অসম পেৰাঅলিম্পিক সন্থাই 2026 চনৰ পেৰা এছিয়ান গেমছ আৰু 2028 চনৰ পেৰা অলিম্পিকলৈ ৰাজ্যৰ খেলুৱৈসকলক সাজু কৰাৰ লক্ষ্যৰে প্ৰথম পৰ্যায়ৰ প্ৰস্তুতি শিবিৰ আৰম্ভ কৰাৰ বাবে পদক্ষেপ হাতত লৈছে। উল্লেখযোগ্য যে বিগত সময়ছোৱাত অসমৰ পেৰা ক্ৰীড়াবিদসকলে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে। এই অনুযায়ী চীনত অনুষ্ঠিত পেৰা এছিয়ান গেমছত আনোৱাৰ সিদ্দাৰে ভাৰতীয় সাঁতোৰ দলত প্ৰতিনিধিত্ব কৰিছিল। ইটালীত অনুষ্ঠিত বিশ্ব পেৰা চেম্পিয়নশ্বিপতো খেলুৱৈগৰাকীয়ে দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছিল। অসমৰ পেৰা সাঁতোৰবিদসকলৰ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত সমতাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ ৰাজ্যিক সংস্থাটোৱে 6গৰাকী খেলুৱৈক জাপানত হ'বলগীয়া পেৰা এছিয়ান গেমছ আৰু আমেৰিকাত হ'বলগীয়া পেৰা অলিম্পিকলৈ সাজু কৰাৰ লক্ষ্যৰে উন্নত প্ৰশিক্ষণ দিবলৈ স্থিৰ কৰিছে। এই উদ্দেশ্যে সংস্থাটোৱে ষ্টেট বেংক অব ইণ্ডিয়াৰ সৈতে এখন চুক্তি সম্পন্ন কৰিছে। চুক্তি অনুসৰি ৰাজ্যৰ 6গৰাকী নিৰ্বাচিত পেৰা সাঁতোৰবিদক এবছৰৰ বাবে অৰ্থাৎ 2024-25 বিত্তীয় বৰ্ষৰ কাৰণে অনুশীলনৰ সকলো ব্যয় ষ্টেট বেংক অব ইণ্ডিয়াই বহন কৰিব। চুক্তি অনুসৰি ধুনু কাও, আনোৱাৰ সিকদাৰ, কৃষ্ণ দাস, ইশ্বৰা খাতুন, সাজিদা বেগম আৰু প্ৰীতি দাসক অনুশীলনৰ বাবে নিৰ্বাচন কৰা হৈছে। ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 5খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ আজি হাৰাৰেত অনুষ্ঠিত চতুৰ্থখন খেলত জিম্বাবৱে ভাৰতক জয়ৰ বাবে 153 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ভাৰতে টছত জিকি জিম্বাবৱেক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। জিম্বাবৱে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 152 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত আমাৰ এই বাতৰি যুগুতাৰ পৰলৈকে ভাৰতে 7 অভাৰত 1টা উইকেট নেহেৰুৱাকৈ 71 ৰাণ সংগ্ৰহ কৰিছে। আমাৰ শেষ হ'ল।